নমস্কাৰ, সমূহ ৰাইজলৈ এটি বিশেষ ঘোষণা। আপোনাৰ ছোৱালীজনী 18 বছৰ বয়সত অথবা 18 বছৰ বয়সৰ আগত বিয়া দিছে নেকি? যদি দিছে, ই আইনীমতে দণ্ডনীয় অপৰাধ। এজনী ছোৱালী 18 বছৰ বয়স আৰু এজন ল'ৰা 21 বছৰ বয়সৰ আগত শাৰীৰিক আৰু মানসিকভাৱে সম্পূৰ্ণ বিকাশ নহয়। বাল্য বিবাহৰ ফলত ল'ৰা বা ছোৱালীজনীৰ সৰ্বাংগীন উন্নতি আৰু শিক্ষাৰ পৰা বঞ্চিত হয়। বাল্য বিবাহে জনসংখ্যা বৃদ্ধি কৰাত সহায় কৰে, মৃত্যুৰ হাৰ বঢ়ায়। বাল্য বিবাহৰ ফলত ল'ৰাজনে বা ছোৱালীজনীয়ে মানসিক আৰু আৱেগিক হেঁচাত ভুগি থাকে। বাল্য বিবাহ প্ৰতিৰোধ আইন 2006 মতে 18 বছৰ বয়সৰ ওপৰৰ কোনো পুৰুষে 18 বছৰ তলৰ ছোৱালীক বিবাহ কৰালে তেওঁৰ সৰ্বোচ্চ 2 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু 1,00,000 টকালৈ জৰিমনা অথবা 2টা শাস্তি হ'ব পাৰে। যিয়ে বাল্য বিবাহ অনুষ্ঠিত কৰে, নিৰ্দেশনা দিয়ে বা উচতনি প্ৰদান কৰে, তেনে ব্যক্তিয়েও শাস্তি লাভ কৰিব। বাল্য বিবাহ অনুষ্ঠিত কৰা পিতৃ মাতৃ অভিভাৱকৰ উপৰিও ইচ্ছাকৃতভাৱে বিবাহৰ কাৰ্যত উপস্থিত থকা ব্যক্তিও আইনৰ দৃষ্টিত সমানেই অপৰাধী আৰু শাস্তিৰ যোগ্য। এই আইন ধৰ্মনিৰপেক্ষভাৱে সকলোৰে বাবে প্ৰযোজ্য। বাল্য বিবাহৰ সম্ভেদ পালে স্থানীয় আৰক্ষী, প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ, শিশু কল্যাণ সমিতি, জিলা শিশু সুৰক্ষা বিষয়া, জিলা উপায়ুক্ত, কিশোৰ ন্যায় বোৰ্ড আৰু চাইল্ডলাইন 1098 নম্বৰ আৰু জিলা উপায়ুক্ত কাৰ্যালয় 1077 নম্বৰত যোগাযোগ কৰক। ধন্যবাদ।